আজি পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্য সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা ৰাজ্যত কোচিং চেণ্টাৰ নিয়ন্ত্ৰণৰ বাবে চলিত বিধানসভা অধিৱেশনত আছাম কোচিং ইনষ্টিটিউট বিধেয়ক উত্থাপনৰ বাবে মন্ত্ৰীসভাত প্ৰস্তাৱ বিধানসভাত আজি বিত্তমন্ত্ৰী অজন্তা নেওগৰ 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন জয়মতীৰ আৰম্ভ কৰা অসমীয়া চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰাৰ আজি 90 বছৰ সম্পূৰ্ণ আৰু ICC চেম্পিয়নছ ট্ৰফীত তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জনেৰে ভাৰতৰ অভিলেখ নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা এতিয়া শুনক বিতং বাতৰি ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা কৰা হৈছে দিছপুৰত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কালি এই কথা ঘোষণা কৰে এই অনুসৰি অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট ৰাণা প্ৰতাপ কলিতালৈ আগবঢ়োৱা হৈছে অসম বৈভৱ বঁটা অসম সৌৰভ বঁটাৰ বাবে সংগীত শিল্পী দীপেন বৰুৱা নাট্যকাৰ অভিনেতা হেমন্ত দত্ত ক্ৰিকেটাৰ উমা ছেত্ৰী আৰু টাটা কনচালটেন্সি ছাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডঃ এছ ৰামদুৰাইৰ নাম বিবেচনা কৰা হৈছে আনহাতে সগুণৰ সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা ফুলেশ্বৰী দত্ত আৰু বাইক ৰাইডাৰ মীনাক্ষী দাসকে ধৰি বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা 12 গৰাকী ব্যক্তিৰ লগতে আন 3টা প্ৰতিষ্ঠানলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা এই প্ৰতিষ্ঠানকেইটা হৈছে কলিয়াবৰৰ চৰেং এহেম তিনিচুকীয়াৰ বাৰেকুৰি গাঁৱৰ হলৌ বান্দৰ সংৰক্ষণৰ বাবে অহৰ্নিশে কাম কৰি থকা ইক ডেভেলপ ছচাইটি আৰু বন্য সুস্থিৰ হকে দীৰ্ঘদিনে কাম কৰি অহা নগাঁৱৰ হাতীবন্ধু অহা 30 মাৰ্চত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই বঁটাসমূহ প্ৰদান কৰিব সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন স্থানত গঢ়ি উঠা কোচিং চেণ্টাৰসমূহ নিয়ন্ত্ৰণৰ বাবে এখন নতুন আইন আনিব বুলিও সদৰি কৰে তেওঁ কয় যে কোচিং চেণ্টাৰসমূহক নিয়ন্ত্ৰণ কৰিব পৰাকৈ সম্প্ৰতি কোনো ব্যৱস্থা নাই সেয়েহে চলিত বিধানসভা অধিৱেশনতে কোচিং চেণ্টাৰ নিয়ন্ত্ৰণৰ বাবে আছাম কোচিং ইনষ্টিটিউট বিধেয়ক উত্থাপন কৰা হ'ব চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ প্ৰৱেশ পৰীক্ষা কেৱল চৰকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বায়োমেট্ৰিক পৰীক্ষাৰ পাছতহে এতিয়াৰে পৰা পৰীক্ষা হলত পৰীক্ষাৰ্থী প্ৰৱেশ কৰিব পাৰিব এই বিষয়টো ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক অৱগত কৰিবৰ বাবে মুখ্য সচিবক নিৰ্দেশ দিয়া বুলিও সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত আজি 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব বিত্ত বিভাগৰ সূত্ৰৰ পৰা প্ৰকাশ কৰা অনুসৰি এইবাৰৰ বাজেটত সামগ্ৰিকভাৱে ৰাজ্যৰ বিভিন্ন সমস্যাই স্থান পোৱাৰ সম্ভাৱনা আছে বিকশিত অসমৰ লক্ষ্য পূৰণৰ উদ্দেশ্যে কৃষক দৰিদ্ৰ শ্ৰেণী যুৱ প্ৰজন্ম আৰু মহিলা সবলীকৰণৰ দৰে বিষয়সমূহত আজি উত্থাপন কৰিবলগীয়া ৰাজ্যিক বাজেটত বিশেষ গুৰুত্ব দিয়া হ'ব এইখনে হ'ব ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ 5 বছৰীয়া কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে বিধানসভাত লেখানুদানহে দাখিল কৰিব লাগিব অহা বছৰৰ শেষৰ ফালে অসমত ৰেলপথৰ বৈদ্যুতিকীকৰণৰ কাম 100% সম্পূৰ্ণ হ'ব বুলি কেন্দ্ৰীয় ৰেল দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভি সুমন্নাই প্ৰকাশ কৰিছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত ৰেলৰ আন্তঃগাঁথনি প্ৰকল্পসমূহ পৰ্যালোচনাৰ বাবে 3দিনীয়া ভ্ৰমণসূচীৰে অঞ্চলটোলৈ অহা মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটী ৰেল ষ্টেচনত উপস্থিত হৈ এই বিষয়ে প্ৰকাশ কৰে তেওঁ উত্তৰ পূব সীমান্ত ৰেলৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ সৈতে ষ্টেচনটোত 181 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মীয়মান প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে এখন পৰ্যালোচনা বৈঠকত আঞ্চলিক যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে দ্বৈত ৰেলপথ নিৰ্মাণ ৰেলৱে নেটৱৰ্কৰ সম্প্ৰসাৰণ আৰু মূল আন্তঃগাঁথনি প্ৰকল্পসমূহৰ কাম কাজৰ অগ্ৰগতিৰ সম্পৰ্কে বুজ লয় ইয়াৰ আগেয়ে তেওঁ ডিব্ৰুগড় ৰেল ষ্টেচন পৰিদৰ্শন কৰি প্ৰায় 26 কোটি 27 লাখ টকা ব্যয় সাপেক্ষে চলি থকা কাম কাজৰ বুজ লয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ তৎপৰতাত গোৱালপাৰা জিলাত বান আৰু খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে জিলাখনত ব্ৰহ্মপুত্ৰৰ 15 কিলোমিটাৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ প্ৰচেষ্টাত এছিয়ান ডেভেলপমেণ্ট বেংকে 321 কোটি টকাৰ অনুদানত অনুমোদন দিছে ইয়াৰে প্ৰথম পৰ্যায়ত 237 কোটি টকাৰে প্ৰায় 11 কিলোমিটাৰ দৈৰ্ঘৰ খহনীয়া প্ৰতিৰোধৰ কাম পূৰ্ণগতিত চলাই থকা হৈছে এই পৰ্যায়ত অতি সংকটজনক পৰিস্থিতিত থকা বলদমাৰী চৰ গোৱালপাৰা চহৰৰ কছাৰীঘাটৰ পৰা হুৰকাকুচিলৈ আৰু জলেশ্বৰৰ বানিয়াপাৰাৰ পৰা চিলাৰ ভিতৰলৈ খহনীয়া প্ৰতিৰোধৰ কাম চলি আছে প্ৰায় 3 বছৰত এই কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 15 মাৰ্চত দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব গৃহমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি প্ৰতিষ্ঠানটোত ব্যাপক প্ৰস্তুতি চলিছে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে অনুষ্ঠানৰ প্ৰস্তুতিৰ সকলো দিশ তদাৰক কৰাৰ লগতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ ওপৰত গুৰুত্ব দিছে উল্লেখযোগ্য যে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় সশস্ত্ৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আৰক্ষী প্ৰশিক্ষণ বিদ্যালয় আৰু বেটেলিয়ন প্ৰশিক্ষণ কেন্দ্ৰ সামৰি পুলিচ একাডেমী গঠন কৰা হৈছে 3টা পৰ্যায়ত নিৰ্মাণ হ'বলগীয়া এই একাডেমীৰ প্ৰথম পৰ্যায়ৰ কাম প্ৰায় সম্পূৰ্ণ কৰি পূৰ্বৰ 4টা গোটৰ সকলো বিষয়া কৰ্মচাৰীক একাডেমীত একত্ৰীকৰণ কৰা হৈছে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীৰে আৰম্ভ কৰা অসমীয়া চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰাই আজি 90 বছৰ সম্পূৰ্ণ কৰিছে
জোরা বুড়া কাক কয় দালি মিনু ভুজেতা, জোরা বুড়া কাক কয় দালি মিনু ভুজেতা।
1935 চনৰ 10 মাৰ্চত তেতিয়াৰ কলিকতাৰ ৰৌনক থিয়েটাৰত ৰূপকৰ পৰিচালিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতীয়ে মুক্তি লাভ কৰিছিল। সেই মাহৰে 20 মাৰ্চত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অসমৰ জনসাধাৰণৰ বাবে ছবিখন প্ৰদৰ্শন কৰা হৈছিল। 17 শতিকাৰ অসম বুৰঞ্জীৰ এটি অধ্যায়ৰ ওপৰত ভেটি কৰি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সতী জয়মতী নাটকৰ আধাৰত জ্যোতিপ্ৰসাদ আগৰৱালাই ছবিখন নিৰ্মাণ কৰিছিল। অসমীয়া চলচ্চিত্ৰৰ 90 বছৰ পূৰ্ণ হোৱা মুহূৰ্তত বিশিষ্ট চলচ্চিত্ৰ সমালোচক তথা পৰিচালক নয়ন প্ৰসাদে এইদৰে মনৰ ভাৱ ব্যক্ত কৰে।
আজি 10 মাৰ্চ আৰু এই দিনটোতে 1935 চনত ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতীয়ে মুক্তি লাভ কৰিছিল। এই দিনটো আচলতে আমি সকলোৱে উদযাপন কৰিব লাগে আৰু এইবাৰ এই অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰিছে। কিন্তু মাজে মাজে এই অনুষ্ঠানবিলাক অনুষ্ঠিত নহয়। আমাৰ সকলোৰে দায়িত্ব, যিসকল আমি চলচ্চিত্ৰৰ সৈতে জড়িত হৈ আছোঁ, তেওঁলোকে সকলোৱে মিলি এই 10 মাৰ্চৰ যিটো দিন, এই দিনটো অসমীয়া চিনেমাৰ যি যাত্ৰা, সেই যাত্ৰাৰ আৰম্ভণিৰ দিনৰূপে আমি সকলোৱে স্মৰণ কৰা উচিত ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক, আৰু এই দিনটো উদযাপন কৰা উচিত। মই ভাবোঁ যে অসম চৰকাৰে আৰু সংশ্লিষ্ট বিভাগসমূহে এই ক্ষেত্ৰত এক উচিত ব্যৱস্থা ল'ব।
সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই অসমীয়া চলচ্চিত্ৰৰ 90 বছৰীয়া সোণসেৰীয়া পৰিক্ৰমা উপলক্ষে আজি দিয়া এটা বাৰ্তাত অসমৰ চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত সকলো শিল্পী আৰু কলা কুশলীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। দেশৰ ভিতৰতে অন্যতম পুৰণি চলচ্চিত্ৰ উদ্যোগ হিচাপে পৰিগণিত অসমীয়া চলচ্চিত্ৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ নীতি গ্ৰহণ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ চলচ্চিত্ৰ উদ্যোগটোলৈ নৱজাগৰণ অনাৰ লক্ষ্যৰে চলচ্চিত্ৰৰ সৈতে জড়িত লোকসকলৰ লগতে সমূহ চলচ্চিত্ৰ প্ৰেমিক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী লোৱা হৈছে। মহাপুৰুষজনৰ জয়ন্তী উপলক্ষে তেওঁৰ দ্বাৰা স্থাপিত পাটবাসী সত্ৰৰ লগতে বিভিন্ন সত্ৰসমূহত ধৰ্মীয় কাৰ্যসূচী লোৱা হৈছে। হাজোৰ ৰামদিয়াত মহাপুৰুষজনৰ 573 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে কালিৰে পৰা 3-দিনীয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই উপলক্ষে কালি বন্তি প্ৰজ্বলন, গুৰুজনাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, গছপুলি ৰোপণ আদি কৰা হয়। আজি উষা কীৰ্তনেৰে কাৰ্যসূচী আৰম্ভ কৰা হৈছে। ইয়াৰ পাছতে নাম প্ৰসংগ, হোমযজ্ঞকে ধৰি বিভিন্ন কাৰ্যসূচী লোৱা হ'ব। বজালীৰ ভালুকি সত্ৰৰ লগতে মহাপুৰুষজনাৰ প্ৰপন্ন শিষ্য ভগৱান দেৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা গোবিন্দপুৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰতো আজি ধৰ্মীয় কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে নাম প্ৰসংগকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বৰক্ষেত্ৰীৰ কালদি অঞ্চলতো কালিৰে পৰা মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ দামোদৰদেৱৰ পবিত্ৰ জয়ন্তী উপলক্ষে সেৱা জনাইছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে গুৰুজনাৰ ভক্তি, সেৱা তথা সংস্কাৰৰ আদৰ্শই সকলোৰে অন্তৰাত্মা আলোকিত কৰি ৰাখিব বুলি আশা প্ৰকাশ কৰে। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত বসবাস কৰি কাৰ্বি জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতিৰ চৰ্চা অব্যাহত ৰখা অনা কাৰ্বি লোকসকললৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে সকলো প্ৰকাৰৰ সহায়ৰ প্ৰতিশ্ৰুতি দিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কালি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এই বিষয়ে উল্লেখ কৰে। চলিত বছৰত কাৰ্বি পৰিষদৰ বাজেটতো এই বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
আমি কাৰ্বি আংলং অট'নমাছ কাউঞ্চিলৰ পৰা এটা বাজেটৰ অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোকৰ আমাৰ কাৰ্বি জনগোষ্ঠী যিবিলাকৰ কলা সংস্কৃতি জীয়াই ৰখা স্বাৰ্থত, বিশ্ব দৰবাৰলৈ লৈ যোৱা স্বাৰ্থত, সেই গোটেইখিনি ষ্টাডি টীমটোৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউঞ্চিলৰ পৰা বিশেষ পুঁজিৰ পৰা CEM স্পেচিয়েলৰ ফাণ্ডৰ পৰা সেইটো দিবৰ কাৰণে আমি চেষ্টা কৰিম।
অসমী চলচ্চিত্ৰ সমাজৰ উদ্যোগত অহা 14 মাৰ্চৰ পৰা তিতাবৰত দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদ, ভাৰতীয় চলচ্চিত্ৰ মহাসংঘ আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ সহযোগত আয়োজিত এই মহোৎসৱক কেন্দ্ৰ কৰি অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। 14 মাৰ্চৰ বিয়লি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। দেশী বিদেশী 14খন চলচ্চিত্ৰ আৰু কেইবাখনো চুটিছবি তথা তথ্যচিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
অসম চৰকাৰৰ চলিত বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটা ঘোষণা। আজি বিধানসভাত বিত্তমন্ত্ৰীৰ বাজেট দাখিল আৰু পুনৰ চেম্পিয়নছ ট্ৰফিত দখল টীম ইণ্ডিয়াৰ। এই বাতৰিকেইটা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত ঠাই দিছে। 2025 চনৰ ভিতৰত অসমত 100% ৰেল বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি কেন্দ্ৰীয় ৰেল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভি সুমান্নাই প্ৰকাশ কৰে। এই বাতৰি দৈনিক অসম কাকতৰ। অসমীয়া ভাষা প্ৰতিষ্ঠাৰ যুঁজত আত্মোৎসৰ্গা কৰা ভাষাৰোজা হেমচন্দ্ৰ বৰুৱাৰ ৰচনাৱলী অসম সাহিত্য সভাই ইংৰাজীলৈ অনুবাদ কৰিব। কালি যোৰহাটত অনুষ্ঠিত প্ৰথমখন কাৰ্যনিৰ্বাহক সভাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। এতিয়াৰে পৰা জিলা পৰিবহণ বিষয়া বা দ্বিতীয়ৰ কাৰ্যালয়ৰ পৰিৱৰ্তে ড্ৰাইভিং প্ৰতিষ্ঠানসমূহে যান বাহন চালকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। এই বাতৰি আমাৰ অসম কাকতৰ। অসমীয়া মঞ্চ আৰু ছবি জগতৰ বিশিষ্ট অভিনেত্ৰী ৰীণা বৰালৈ প্ৰাগ চিনে এৱাৰ্ডছ 2025ৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে। অভিনয়ৰ ক্ষেত্ৰখনত নিষ্ঠাৰে কাম কৰি অহা ৰীণা বৰাই প্ৰাগ নিউজৰ এই স্বীকৃতিৰ বাবে প্ৰতিষ্ঠানটোক ধন্যবাদ জ্ঞাপন কৰে। এই বাতৰিটো আলোকচিত্ৰসহ দৈনিক জনমভূমি কাকতে প্ৰকাশ কৰিছে। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাৰ পাছত শিৱসাগৰ আৰু মাজুলীক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। এই বাতৰিটো নিয়মীয়া বাৰ্তাকাকতে প্ৰকাশ কৰিছে। সমাগত ৰঙালী বিহুক কেন্দ্ৰ কৰি বহিঃৰাজ্যৰ পৰা অসমলৈ গামোচাৰ সোঁত বৈছে। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। ব্যক্তিগত বিদ্যালয়ত নহ'ব মেডিকেল ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশ পৰীক্ষা। এই সন্দৰ্ভত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰাইভেট স্কুলত নহ'ব মেডিকেল ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশ পৰীক্ষা শিৰোনামেৰে প্ৰকাশ কৰিছে। বাংলাদেশী আৰু ৰোহিঙীয়া অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা একেই নীতি অসমৰ ক্ষেত্ৰতো প্ৰযোজ্য হোৱা উচিত বুলি সদৌ অসম ছাত্ৰ সন্থাই দাবী কৰিছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে আছু ডিমাণ্ড স্পেচিয়েল ড্ৰাইভ টু ডিটেক্ট ডিপৰ্ট ইলিগেল মাইগ্ৰেণ্টছ শিৰোনামেৰে প্ৰকাশ কৰিছে। শিক্ষক নিযুক্তিৰ বাবে অসম চৰকাৰে অনলাইন আবেদনৰ আহান কৰিছে। এই বাতৰিটো দ্য চেণ্টিনেল কাকতে অনলাইন এপ্লিকেশ্যনছ ফৰ টিচাৰ্ছ ৰিক্ৰুইটমেণ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে। আহক আমি এতিয়া পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তি। ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জন কৰি ভাৰতে নতুন অভিলেখ ৰচিছে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে এই খিতাপ অৰ্জন কৰে। ইয়াৰ পূৰ্বে 2002 চনত শ্ৰীলংকাৰ সৈতে যুটীয়াভাৱে চেম্পিয়নছ ট্ৰফী জয় কৰা ভাৰতে 2013 চনত MS ধোনীৰ নেতৃত্বত এই খিতাপ দখল কৰিছিল। কালিৰ ফাইনেল খেলখনত নিউজিলেণ্ডে নিৰ্ধাৰণ কৰি দিয়া 252 ৰাণৰ বিজয় লক্ষ্য ভাৰতে 1 অভাৰ আৰু 4টা উইকেট হাতত থকা অৱস্থাত অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 251 ৰাণ কৰে। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মালৈ প্লেয়াৰ অব দ্য মেচ আৰু নিউজিলেণ্ডৰ ৰচিন ৰবীন্দ্ৰলৈ প্লেয়াৰ অব দ্য ছিৰিজৰ বঁটা আগবঢ়োৱা হয়। যোৱা দুবছৰৰ T20 বিশ্বকাপৰ পাছত এয়া আছিল এটা বছৰৰ ভিতৰত ভাৰতৰ দ্বিতীয়টো ICCৰ খিতাপ। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ধূলিময় হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 15 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত অসম আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত মেঘালয় মণিপুৰ মিজোৰাম নাগালেণ্ড আৰু ত্ৰিপুৰাত বতৰ শুকান হৈ থাকিব। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰা প্ৰদূষণৰ মান সূচ্যাংক অনুসৰি আজি গুৱাহাটীৰ বায়ুৰ গুণাগুণ 211, নলবাৰীৰ 192, নগাঁৱৰ 104, শিৱসাগৰৰ 61 আৰু শিলচৰৰ 65 বুলি প্ৰকাশ কৰা হৈছে। ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা। ৰাজ্যত কোচিং চেণ্টাৰ নিয়ন্ত্ৰণৰ বাবে চলিত বিধানসভা অধিৱেশনত আছাম কোচিং ইনষ্টিটিউট বিধেয়ক উত্থাপনৰ বাবে মন্ত্ৰীসভাত প্ৰস্তাৱ। বিধানসভাত আজি বিত্তমন্ত্ৰী অজন্তা নিয়োগৰ 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন। জয়মতীৰে আৰম্ভ কৰা অসমীয়া চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰাৰ আজি 90 বছৰ সম্পূৰ্ণ। আৰু ICC চেম্পিয়নছ ট্ৰফীত তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জনেৰে ভাৰতৰ অভিলেখ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 10 বজাত শুনিবলৈ পাব।